বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2025-26 শিক্ষাবৰ্ষৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কৰিছে। এই অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা 10-27 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। একেদৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 11 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈ অনুষ্ঠিত হ'ব। প্ৰেক্টিকেল পৰীক্ষাসমূহ 27 জানুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। অসম আন্দোলনৰ মহান শ্বহীদসকলৰ সোঁৱৰণত নিৰ্মাণ কৰা এই শ্বহীদ স্মাৰক ক্ষেত্ৰ অহা 10 ডিচেম্বৰত উদ্বোধন কৰা হ'ব। শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শনৰ পাছত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
অসম আন্দোলনৰ শ্বহীদসকলৰ সোঁৱৰণ আমাৰ চৰকাৰে এটা বিশাল শ্বহীদ স্মাৰক বনাবলৈ সিদ্ধান্ত লৈছিলে। যোৱা 5টা বছৰ ইয়াৰ নিৰ্মাণ কাৰ্য চলি আছিলে। 10 ডিচেম্বৰ তাৰিখে আমি এই শ্বহীদ স্মাৰকটো উদ্বোধন কৰিম। আপোনালোকে দেখিছে যে এটা খুব ধুনীয়া টম্ব আছে, তাতে সকলো সময়তে শিখা জ্বলি থাকিব, ইয়াতে আমি মাল্য অৰ্পণ কৰিব পাৰিম। ভিতৰত শ্বহীদসকলৰ ফটোগ্ৰাফি থাকিব, প্ৰেয়াৰ ৰুম থাকিব আৰু চাৰিওফালে আমি ইয়াক এটা চাইকেলৰ, যিসকলে ৰাতিপুৱা চাইকেল চলাব খোজে তাৰ কাৰণে এটা গোটেইটোত চাইকেল ট্ৰেক বনাইছোঁ।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী গীতেৰে তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ৰাজ্যখনৰ প্ৰায় 300 শিল্পী আজি গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত সমবেত হৈছে। খন্তেক পাছতে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত 200তকৈ অধিক কণ্ঠশিল্পী আৰু 70গৰাকীৰো অধিক বাদ্যযন্ত্ৰীয়ে 8গৰাকী সংগীত পৰিচালকৰ তত্বাৱধানত জুবিন গাৰ্গৰ 2 গীত পৰিৱেশন কৰিব। দৰ্শকসকলে এই অনুষ্ঠান বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই আজি সৰভোগৰ গান্ধী মৈদানত শিল্পীগৰাকীৰ এটি পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। বিধায়ক মনোৰঞ্জন তালুকদাৰে এই প্ৰতিমূৰ্তিটো উন্মোচন কৰে। সংগীত পৰিচালক দিগন্ত ভাৰতী, পৰিচালক শশাংক সমীৰ, জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই এই অনুষ্ঠানত অংশ লৈ শিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে। অনুষ্ঠানৰ শেষত প্ৰায় 3000 লোকে জুবিন গাৰ্গৰ কালজয় সৃষ্টি মায়াবিনী ৰাতিৰ বুকু শীৰ্ষক গীতটি পৰিৱেশন কৰে। এই অনুষ্ঠানতে শিল্পী সৈয়দ সাদুল্লাহ আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহী বাদক দীপক শৰ্মাকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী জিলাৰ চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ খেলপথাৰত আয়োজিত এখন জনসভাত তিহু বিধানসভা সমষ্টিৰ 33,431গৰাকী আত্মসহায়ক গোটৰ সদস্যাক মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাকৈ চেক প্ৰদান কৰে। সভাত দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ৰাজ্যৰ 30 লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়াৰ লক্ষ্যৰে চৰকাৰে এই অভিযান আৰম্ভ কৰিছে। ৰাজ্যত মহিলা উদ্যমিতা আঁচনিৰ অধীনত 4 লাখ আত্মসহায়ক গোটৰ মহিলালৈ ধন আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসম চৰকাৰে মহিলা সবলীকৰণৰ বাবে গ্ৰহণ কৰা এই অভিযানৰ বিষয়ে দেশজুৰি চৰ্চা হৈছে। তেওঁ কয় যে এই আঁচনিৰ আৰ্হিত বিহাৰ, ছত্তীশগড়, কৰ্ণাটক, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰত মহিলাসকলৰ বাবে আঁচনি ৰূপায়ণ কৰা হৈছে আৰু আন কেইবাখনো ৰাজ্যৰ চৰকাৰে এই সন্দৰ্ভত বুজ লোৱাৰ উদ্দেশ্যে অসম চৰকাৰৰ লগত যোগাযোগ কৰিছে। অসম প্ৰত্নতত্ব সঞ্চালকালয়ৰ উদ্যোগত কামৰূপ জিলাৰ চাংচাৰীৰ শৰাইঘাট মহাবিদ্যালয়ত মন্ত্ৰী যোগেন মোহনে আজি বিশ্ব ঐতিহ্য সপ্তাহ 2025 মুকলি কৰে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীমোহনে কয় যে ৰাজ্য চৰকাৰে শিৱসাগৰৰ ঐতিহাসিক মঠ মন্দিৰ আৰু ডিমা হাছৰ শৈল ভাস্কৰ্য বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। চৰাইদেউ জিলাতো স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ সমিতি চৰাইদেউৰ সহযোগত আজিৰে পৰা 25 নৱেম্বৰলৈ বিশ্ব ঐতিহ্য সপ্তাহ 2025ৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী তদাৰকী কোষে পৰ্যটন নিগমৰ নিযুক্তি কেলেংকাৰী গোচৰত এই পৰ্যন্ত 3জন বিষয়াক গ্ৰেপ্তাৰ কৰিছে। তদাৰকী কোষে আজি পৰ্যটন বিষয়া নয়নমণি পামেগামক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে কালি নিশা প্ৰাঞ্জল বৰা আৰু অনন্য বৰঠাকুৰক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ অন্তত 3গৰাকী ধৃত বিষয়াৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন হয়। উল্লেখযোগ্য যে 2012-13 বৰ্ষত পৰ্যটন নিগমৰ কেলেংকাৰীৰ গোচৰত তদাৰকী কোষৰ পৰ্যটন নিগমৰ প্ৰাক্তন সঞ্চালক মনালিছা গোস্বামীসহ 8গৰাকী বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। দিছপুৰ আৰক্ষীয়ে আজি চিৰিয়াখানাৰ সমীপত অভিযান চলাই জালনোটসহ 3জন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোককেইজন বৰপেটাৰ চুফিয়া খাতুন, মহিদুল ভূঞা আৰু বিহপুৰীয়াৰ মইনুল আলী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে 3ৰে জিম্মাৰ পৰা 36,65,000 টকাৰ জালনোট, প্ৰিণ্টাৰ, কাগজ আদি জব্দ কৰিছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।